قل أرأيتم إن أخذ الله سمعكم وأبصاركم وختم على قلوبكم من إله غير الله يأتيكم به انظر كيف نصرف الآيات ثم هم يصدفون
كوا তোমালোকে ভাবিছো নাই নে আল্লাহে যদি তোমালোকৰ শ্ৰৱণ শক্তি আৰু দৃষ্টি শক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন উপাস্য আছে যে এইবোৰ উভতাই আনি দিব চোৱা কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়